এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি কৈছো মঞ্জিত গগৈয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰিক আদালতত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। কালি আদালতত সময়ৰ অভাৱৰ বাবে ৰাজা অসম আৰু বিৰিঞ্চি বৰা নামৰ দুজন লোকে সাক্ষ্য প্ৰদান কৰিব নোৱাৰাত আজি আদালতে পুৱাৰ ভাগতেই লোক দুজনৰ সাক্ষ্য গ্ৰহণ কৰিব। ইপিনে আজিৰ দিনটোত সাক্ষ্য প্ৰদানৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা পলাশ ৰঞ্জন বৰুৱা, আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাৰ লগতে ৰিংকু নাথ আৰু বিষ্ণু শৰ্মা নামৰ লোক দুজন আদালতত উপস্থিত থাকিব। ইতিমধ্যে ফাষ্ট্ৰিক আদালতত গোচৰটোৰ সন্দৰ্ভত কেইবাগৰাকীও লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। অসম দেশৰ কনচাৰ্ট অৰ্থনীতিৰ নতুন কেন্দ্ৰ হিচাপে পৰিচিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। গুৱাহাটীৰ খানাপাৰাত পোষ্টমেলনৰ অনুষ্ঠানৰ পাছত ৰাজ্যৰ পৰ্যটন খণ্ডৰ লগতে বিভিন্ন খণ্ডত ইতিবাচক প্ৰভাৱ পৰিছে আৰু অহা 5 বছৰত 700 কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান কৰা হৈছে। অসম পৰ্যটন উন্নয়ন নিগম, বুক মাই শ্ব' আৰু EY পাৰ্থেননৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণী বৰাই গুৱাহাটীত কালি এখন সংবাদমেলত কয় যে কনচাৰ্ট অৰ্থনীতিৰ অংশ হিচাপে গুৱাহাটীৰ লগতে যোৰহাট আৰু ডিব্ৰুগড়ত এবছৰত 3টাকৈ সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব। তেওঁ লগতে গুৱাহাটীত কনচাৰ্ট এৰিনা নিৰ্মাণ হ'ব বুলিও প্ৰকাশ কৰে।
অহা 5 বছৰ যি ধৰণে এতিয়া আমাৰ আগবাঢ়িছে, যি ধৰণৰ ইকনমিক ইম্পেক্ট আমি লাষ্ট পোষ্ট মেলন নিৰ্মাণত দেখিলো, তাক এজাম্পশ্যন হিচাপে লৈ বিভিন্ন ষ্টেক হোল্ডাৰৰ লগত যদি এছেছমেণ্ট কৰিছে, চাৰ্ভে কৰিছে, তাত বেচিছতে 5 বছৰত 700 কোটি টকাৰ ইকনমিক ইম্পেক্ট এটা তেওঁলোকে এছেছ কৰিছে। আৰু যিটো আপুনি কনচাৰ্ট এৰেনাৰ কথা কৈছে, যি আমি দেখিছো যে যি ধৰণৰ কনচাৰ্ট আমি ৰেছপঞ্চ পাইছো, পলিচিখন যিখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এখন পলিচি এডপ্ট কৰিছে, তাৰ পাছত যি ধৰণৰ ৰেছপঞ্চ আমি যি ধৰণৰ অৰ্গেনাইজ কৰিবলৈ সক্ষম হৈছো, নিশ্চয় এটা ইণ্টাৰনেশ্যনেল এৰেনাৰ প্ৰয়োজন আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ এটা পদক্ষেপ, তেখেত এটা কথা ভাবিছে যে অসমত এটা কনচাৰ্ট ইণ্টাৰনেশ্যনেল এৰেনা হ'ব লাগে আৰু অহা 2-3 বছৰৰ ভিতৰত এনেকুৱা ধৰণৰ হয়তো কনচাৰ্ট এৰেনা অসমত গঢ় লৈ উঠিব, যিটোত 12 মাহে এনেকুৱা ধৰণৰ কিছুমান এক্টিভিটি, সেই কনচাৰ্টেই হওক, লাইভ গেমছ হওক বা বিভিন্ন ধৰণৰ অনুষ্ঠান যাতে বিভিন্ন অৰ্গেনাইজাৰে অসমত আহি অনুষ্ঠিত কৰে।
অসম উন্নয়ন পৰ্যটন নিগম লিমিটেড আৰু EY পাৰ্থেননৰ সহযোগত বুক মাই শ্ব'য়ে গুৱাহাটীত পোষ্টমেলনৰ অনুষ্ঠানৰ প্ৰেক্ষাপটত প্ৰকাশ কৰা দ্য আছাম ব্লু প্ৰিণ্ট টাৰ্মিং লাইভ মিউজিক ইকনমি ইন টু এ টুৰিজিম মাল্টিপ্লায়াৰ শীৰ্ষক প্ৰতিবেদনত ৰাজ্যৰ পোনপটীয়া মনোৰঞ্জন খণ্ডৰ অৰ্থনীতি, পৰ্যটন, কৰ্মসংস্থাপন আৰু সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰভাৱৰ বিষয়ত পৰ্যালোচনা কৰা হৈছে। প্ৰতিবেদনখনত অসমৰ উদাহৰণ দি সুপৰিকল্পিত ব্যৱস্থা গঢ়ি পৰ্যটন আন্তঃগাঁথনিৰ বিকাশ আৰু দীৰ্ঘম্যাদী বিনিয়োগৰ জৰিয়তে মনোৰঞ্জনক কেৱল এটা সাংস্কৃতিক আয়োজনৰ গণ্ডিত সীমাবদ্ধ নাৰাখি ধাৰাবাহিক অৰ্থনৈতিক প্ৰগতিৰ চালিকা শক্তিলৈ ৰূপান্তৰ কৰা সম্ভৱ বুলি প্ৰকাশ কৰা হৈছে। সুপৰিকল্পিতভাৱে বৃহৎ পৰিসৰৰ পোনপটীয়া মনোৰঞ্জনমূলক অনুষ্ঠানৰ ধাৰাবাহিক আয়োজনৰ জৰিয়তে অহা 5 বছৰত অসমত 700 কোটিতকৈ অধিক টকাৰ সামগ্ৰিক অৰ্থনৈতিক প্ৰভাৱ সৃষ্টি হ'ব পাৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। নগাঁও জিলাৰ কলিয়াবৰ সমজিলাৰ অন্তৰ্গত শিলঘাট অঞ্চলত 2টাকৈ বাঘৰ উপস্থিতিয়ে জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰাৰ বাতৰি পোৱা গৈছে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে কলিয়াবৰৰ খালনা বনাঞ্চলিক বিষয়ৰ কাৰ্যালয়ৰ অধীনৰ শিলঘাটৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত স্থানীয় লোকে 2টাকৈ ৰয়েল বেংগল টাইগাৰৰ উপস্থিতি প্ৰত্যক্ষ কৰে। জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে কলিয়াবৰ সমজিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি শিলঘাটৰ কামাখ্যা মন্দিৰৰ পৰা কামাখ্যা সোণাৰীগাঁও সংযোগী লোক নিৰ্মাণ বিভাগৰ নতুন পথত যিকোনো লোকৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই কালি হাতীমুৰা অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰি জলসম্পদ বিভাগে গ্ৰহণ কৰা খহনীয়া প্ৰতিৰোধমূলক কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। জিলা আয়ুক্তগৰাকীয়ে নগাঁও জলসম্পদ সংমণ্ডলৰ বিষয়াসকলৰ সৈতে খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা আৰু ইয়াৰ প্ৰতিকাৰ সন্দৰ্ভত আলোচনা কৰে। তেওঁ লগতে খহনীয়াৰ কবলত পৰা জনবসতি, কৃষিভূমি আৰু ৰাজহুৱা আন্তঃগাঁথনিৰ সুৰক্ষাৰ বুজ লয়। তেওঁ ক্ষতিগ্ৰস্ত ৰাইজৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সময়োপযোগী আৰু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰে। তদুপৰি খহনীয়া প্ৰৱণ ঠাইসমূহ নিৰন্তৰ নিৰীক্ষণ কৰি থকাৰ লগতে প্ৰয়োজনীয় সুৰক্ষামূলক কাম কাজ শীঘ্ৰেই সম্পন্ন কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। এই পৰিদৰ্শনকালত জিলা আয়ুক্তগৰাকীক কলিয়াবৰৰ আয়ুক্ত ৰাজ বৰুৱা আৰু সহকাৰী আয়ুক্ত নীলোৎপল চেতিয়াই সংগ দিয়ে। কামৰূপ জিলাৰ বকুত কালি বকু ছয়গাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰাজু মেছে 5টাকৈ পথৰ কামৰ আধাৰশিলা স্থাপন কৰে। সমষ্টিটোৰ বহুকেইখন গাঁৱৰ পথ ৰাজ্যিক স্ব অগ্ৰাধিকাৰ উন্নয়নৰ পুঁজিৰ প্ৰায় 6,19,08,900 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব। সমষ্টিটোৰ অন্তৰ্গত চমৰীয়া সত্ৰৰ পৰা ৰাম সৰস্বতী একাডেমীলৈ যোৱা পথটো প্ৰায় 75 লাখ টকা, চোলাপথাৰ পৰা চমৰীয়া পুৰণা বাছ আস্থানলৈ যোৱা পথটো প্ৰায় 78 লাখ টকা পুঁজি ব্যয়েৰে নিৰ্মাণ কৰা হ'ব।